আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ বাইবেল অধ্যয়নৰ অনুষ্ঠান ভক্তিবচনৰ যোগেৰে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু এই অনুষ্ঠান শুনি কিবা প্ৰকাৰে লাভৱান হৈছেনে? অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি দুখাৰিমান লিখি পঠিয়াবচোন। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। এই বিশেষ সময়ত তোমাৰ ওচৰ চাপিছোঁ পিতা, তুমি আমাৰ প্ৰাৰ্থনা শুনা। তোমাক অশেষ ধন্যবাদ জনাওঁ, কিয়নো তুমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ পৰিত্ৰাণ আগবঢ়াইছা। এতিয়া বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ পিতা, তুমি আমাক তোমাৰ বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত সহায় কৰা। এই ভক্তিবচন অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন লোকক তুমি বিশেষভাৱে সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি প্ৰচুৰকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওপৰতো তোমাৰ মহান অনুগ্ৰহ প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰম পবিত্ৰ মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আজি ভালেমান দিন ধৰি আমি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 19 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ, আৰু 19 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আমি আলোচনা কৰিছিলোঁ যে পৃথিৱীত মহাক্লেশৰ সামৰণি পৰাৰ দিন চমু চাপি অহাৰ লগে লগে স্বৰ্গত হৰ্ষোল্লাস হ'ব। স্বৰ্গত সকলোৱে ঈশ্বৰৰ প্ৰশংসা গীত গাব, কাৰণ প্ৰভু যীশুৱে পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন চলাবলৈ পৃথিৱীলৈ আহিবলৈ উদ্যত হ'ব, আৰু তাৰ আগে আগে এখন বিবাহ অনুষ্ঠিত হ'ব, খ্ৰীষ্টীয় মণ্ডলীৰ সৈতে খ্ৰীষ্টৰ বিবাহ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী সেই বিবাহৰ অংশীদাৰ হ'ব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। বাইবেলৰ পৰা পাঠ কৰি দিম প্ৰকাশিত বাক্য 19 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, আহা, আমি আনন্দ আৰু উল্লাস কৰি তেওঁৰ গৌৰৱ স্বীকাৰ কৰোঁ হওক, কিয়নো সেই মেৰ পোৱালীৰ বিবাহ উপস্থিত হ'ল আৰু তেওঁৰ ভাৰ্যাই নিজকে যুগুত কৰিলে, আৰু পিন্ধিবৰ কাৰণে সন সূতাৰ উজ্জ্বল আৰু শুদ্ধ মিহি বস্ত্ৰ ভাৰ্যাক দিয়া হ'ল, কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতাস্বৰূপ। এইটো খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে আটাইতকৈ শিহৰণকাৰী ৰোমাঞ্চকৰ অভিজ্ঞতা হ'ব। খ্ৰীষ্টীয় মণ্ডলী অৰ্থাৎ 50 দিনীয়া পৰ্বৰ দিনৰ পৰা এই পৃথিৱীৰ পৰা মণ্ডলীক উত্তোলিত কৰি নিয়াৰ দিন পৰ্যন্ত পৃথিৱীত যিমানবোৰ লোকে খ্ৰীষ্টক প্ৰকৃত অৰ্থত ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিলে আৰু কৰিব, সেই খ্ৰীষ্টীয় বিশ্বাসীসকলৰ সমষ্টিক খ্ৰীষ্টৰ সৈতে বিবাহৰ বাবে কন্যা হিচাপে প্ৰস্তুত কৰা হ'ব। এই বিবাহ অনুষ্ঠিত হ'ব স্বৰ্গত, আৰু ইয়াত আমি স্বৰ্গত ঘটিবলগীয়া ঘটনাৱলীৰ দৃশ্য দেখা পাইছোঁ। দুজন খ্ৰীষ্টীয় বিশ্বাসী স্বামী আৰু ভাৰ্যাৰ মাজৰ সম্বন্ধ কেনে হোৱা উচিত সেই বিষয়ে পাচনি পৌলে ইফিচিয়া পত্ৰৰ 5 নম্বৰ অধ্যায়ত বিশেষভাৱে উল্লেখ কৰিছে। আমি মনত ৰখা উচিত যে পবিত্ৰ আত্মাৰে পূৰ্ণ হোৱা খ্ৰীষ্টীয় বিশ্বাসী স্বামী স্ত্ৰীৰ প্ৰতিহে আচলতে তেওঁ কথাখিনি লিখিছিল, আৰু সেই বিশেষ ব্যৱহাৰ আচলতে পবিত্ৰ আত্মাৰ নিয়ন্ত্ৰণতেই প্ৰকাশ পায়। পবিত্ৰ আত্মাৰে পূৰ্ণ স্বামী আৰু পবিত্ৰ আত্মাৰে পূৰ্ণ ভাৰ্যা নহ'লে প্ৰকৃত খ্ৰীষ্টীয় ঘৰ সম্ভৱ নহয়। আচলতে আমি ভাবোঁ স্বামী আৰু স্ত্ৰী প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী নহ'লে সেই প্ৰকৃত খ্ৰীষ্টীয় প্ৰেমৰ সোৱাদ পাব নোৱাৰে। পাচনি পৌলে যি উপদেশ দিছিল সেই উপদেশলৈ আমি অলপ মন কৰোঁচোন। হে পুৰুষবিলাক, খ্ৰীষ্টে যেনেকৈ মণ্ডলীক প্ৰেম কৰিলে আৰু তাৰ কাৰণে নিজকে শুধাই দিলে, তেনেকৈ তোমালোকেও নিজ নিজ ভাৰ্যাক প্ৰেম কৰা। তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা সুতুৰা পৰা আদি কৰি একো ঘূণ নথকা অথচ পবিত্ৰ আৰু নিষ্কলংক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণেই জলস্নানৰ দ্বাৰাই বাক্যত তাক শুচি কৰি পবিত্ৰ কৰিবলৈ নিজকে শুধাই দিলে। ইফিচিয়া 5 নম্বৰ অধ্যায় 25-27 পদ। এইটো আচলতে খ্ৰীষ্ট আৰু খ্ৰীষ্টীয় মণ্ডলীৰ মাজৰ সম্বন্ধৰ এখন ছবি। আমি আজি এখন তথাকথিত আধুনিক সমাজত বাস কৰি আছো। আজিৰ সমাজত মানুহে নৈতিকতাৰ কথালৈ কেৰেপেই নকৰে। আজিৰ সমাজখনত যৌনতাৰ পয়োভৰ। আজিৰ যুৱক যুৱতী পুৰুষ নাৰীসকলে যৌন বিষয়ক বহু কথাই জানে। আধুনিক আধুনিক মহানগৰবোৰত ডেকা ডেকেৰীবোৰে ৰাজহুৱা ঠাইতেই যেনেদৰে হলিগলি কৰি ফুৰে যে দেখোতাৰহে লাজ, কিন্তু তেওঁবিলাকে কেৰেপেই নকৰে। কিন্তু তেনেদৰে মুকলিভাৱে হলিগলি কৰি ফুৰা যুৱক যুৱতীবোৰেনো বাৰু প্ৰকৃত প্ৰেমৰ কথা জানেনে? পুৰুষে নাৰীক কেনেধৰণৰ ভালপোৱা দিব লাগে আৰু নাৰীয়ে পুৰুষক কেনেদৰে ভালপোৱা উচিত, সেইবোৰ কথা তেনেকুৱা যুৱক যুৱতীয়ে নাজানেই বুলি ক'ব লাগিব। আমি ভাবোঁ খ্ৰীষ্টীয় সমাজতো অনেক পুৰুষ মহিলাই প্ৰকৃত প্ৰেম, প্ৰকৃত ভালপোৱাৰ কথা নাজানে, তাৰ সোৱাদেই পোৱা নাই। হে স্বামীসকল, আপুনি প্ৰথমবাৰ আপোনাৰ ভাৰ্যালৈ চোৱা দিনটো মনত আছেনে? আপোনালোক বিবাহৰ দ্বাৰা এক হৈ দুয়ো দুয়োৰে যে হ'ল, সেই দিনটোৰ কথা মনত আছেনে? সেই সময়বোৰ আপোনাৰ বাবে মন ৰাইজাই কৰা সময় নাছিলনে বাৰু? হে ভাৰ্যাসকল, আপুনি বিয়া কৰোৱা সেই কুৎসিত ডেকাজনলৈ প্ৰথমবাৰ চাই সেই ডেকাজনকেই অতি সুন্দৰ দেখিছিল, সেই দিনবোৰ আপোনাৰ মনত আছেনে? তেওঁ আপোনাক আঁকোৱালি লোৱাটো আপোনাৰ কাৰণে অতি ৰোমাঞ্চকৰ অভিজ্ঞতা নাছিলনে? ইফিচিয়া 5 নম্বৰ অধ্যায়ৰ 25-27 পদত আচলতে সেই দিনটোৰ এখন ছবি আমাক দিয়া হৈছে, যিদিনা খ্ৰীষ্টই আমাক অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীক সম্পূৰ্ণ নিজৰ কৰি ল'ব, ধুই মচি পবিত্ৰ কৰি। সেইকাৰণেই আজিৰ এই আধুনিক যুগতো আমাৰ বৈবাহিক জীৱনলৈ পবিত্ৰতা অনা উচিত। যুৱক যুৱতীসকল, আপোনালোকে বিবাহৰ বাবে ছেকেণ্ড হেণ্ড কইনা বা দৰা নহয়, পবিত্ৰ শুদ্ধ দৰা কইনাহে বিচাৰক আৰু নিজেও তেনে হৈ থাকিবলৈ সংকল্প কৰক। সেইটোৱেই সৰ্বোত্তম পন্থা, কিয়নো সেই মেৰ পোৱালীৰ বিবাহ উপস্থিত হ'ল। খ্ৰীষ্টৰ সৈতে খ্ৰীষ্টীয় মণ্ডলী একত্ৰিত হোৱা ঘটনাটোক বুজাবলৈ বিবাহৰ ছবিখন ব্যৱহাৰ কৰা হৈছে। ইয়াতকৈ উত্তম ছবি আৰু হ'ব নোৱাৰে। ইয়াত এই কথাটো মন কৰা উচিত যে ইয়াত পুৰণি নিয়মৰ দিনৰ সাধুসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই, কেৱল মণ্ডলীৰ যুগৰ বিশ্বাসীসকলকহে এই বিবাহৰ অন্তৰ্ভুক্ত কৰা হৈছে। আপোনাৰ নিশ্চয় মনত আছে যে আনকি জোহন বাপ্তাইজকেও নিজকে দৰাৰ সখীয়েক বুলিহে কৈছে। তেওঁ কৈছিল, যিজনৰ বাবে কন্যা তেওঁহে দৰা। কন্যাৰ এটা বিশেষ সম্বন্ধ আছে খ্ৰীষ্টৰ সৈতে। আমি দেখিছো খ্ৰীষ্টই মণ্ডলীক প্ৰেম কৰিলে আৰু মণ্ডলীৰ কাৰণে নিজকে ক্ৰুচত হত হ'বলৈ এৰি দিলে। প্ৰভু যীশুৱে পিতৃ ঈশ্বৰৰ আগত যি প্ৰাৰ্থনা কৰিছিল, সেই প্ৰাৰ্থনাত তেওঁ কি কৈছিল আপোনাৰ মনত আছেনে? আমি পাঠ কৰি দিছো, মই তেওঁবিলাকত আৰু তুমি মোত থকাত তেওঁবিলাক যেন সম্পূৰ্ণকৈ এক হয়, এই নিমিত্তে তুমি মোক যি মহিমা দিলা সেই মহিমা ময়ো তেওঁবিলাকক দিলোঁ। হে পিতৃ, জগত স্থাপন কৰাৰ আগেয়ে তুমি মোক প্ৰেম কৰাৰ কাৰণে যি মহিমা মোক দিলা, মোৰ সেই মহিমা তুমি মোক দিয়া মানুহবিলাকে দেখা পাবলৈ মই থকা ঠাইত মোৰ লগত তেওঁবিলাক যেন থাকে, এই মোৰ বাঞ্ছা। হে ধৰ্মময় পিতৃ, জগতে তোমাক নাজানিলে কিন্তু মই তোমাক জানিলোঁ, আৰু তুমি যে মোক পঠালা তাক তেওঁবিলাকে জানিলে, আৰু তুমি মোক যি প্ৰেমেৰে প্ৰেম কৰিলা সেয়ে যেন তেওঁবিলাকত থাকে আৰু ময়ো যেন তেওঁবিলাকত থাকোঁ, এই নিমিত্তে মই তোমাৰ নাম তেওঁবিলাকক জনালোঁ আৰু জনাম। জোহনে লিখা শুভবাৰ্তা 17:23-26। অতি আনন্দৰ কথা কি জানেনে প্ৰিয় শ্ৰোতা? আমি খ্ৰীষ্টক জানিম, সম্পূৰ্ণৰূপে তেওঁক জানিম, বুজিম প্ৰথমবাৰৰ বাবে। পিন্ধিবৰ কাৰণে সন সূতাৰ উজ্জ্বল আৰু শুদ্ধ মিহি বস্ত্ৰ ভাৰ্যাক দিয়া হ'ল, কিয়নো সেই মিহি বস্ত্ৰ পবিত্ৰ লোকৰ ধাৰ্মিকতা স্বৰূপ। বিয়াৰ দিনা কন্যাই বিশেষ সাজ পিন্ধে। খ্ৰীষ্টীয় মণ্ডলীয়ে কন্যা হিচাপে যি বিশেষ সাজ পিন্ধিব, সেই বিশেষ সাজ হ'ব পবিত্ৰ লোকবিলাকৰ ধাৰ্মিকতা। এইটো অলপ গ্ৰহণ কৰিবলৈ টান লগা কথা, কিয়নো আমি জানো যে আমি আমাৰ নিজৰ ধাৰ্মিকতাৰে কেতিয়াও খ্ৰীষ্টৰ আগত থিয় হ'ব নোৱাৰোঁ। এই বিষয়ে বাইবেলত এনেদৰে লিখা আছে, ফিলিপিয়া 3:9 পদত, আৰু মোৰ নিজ ধাৰ্মিকতা অৰ্থাৎ বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়, খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই যি ধাৰ্মিকতা, অৰ্থাৎ ঈশ্বৰৰ পৰা পোৱা বিশ্বাসমূলক ধাৰ্মিকতাৰেই ধাৰ্মিক হৈ যেন খ্ৰীষ্টক লাভ কৰোঁ। অৰ্থাৎ আমি যেতিয়া খ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰোঁ, তেতিয়া আমি বিশ্বাসেৰে আমাৰ পাপৰ ক্ষমাও লাভ কৰোঁ আৰু বিশ্বাসেৰে খ্ৰীষ্টৰ ধাৰ্মিকতাও লাভ কৰোঁ। অৰ্থাৎ আমি বিশ্বাস কৰিলে খ্ৰীষ্টৰ ধাৰ্মিকতা আমাক দিয়া হয়। তেন্তে ইয়াতনো পবিত্ৰ লোকসকলৰ ধাৰ্মিকতা বুলি কিয় কোৱা হৈছে? আমি এই কথাটো মন কৰা উচিত যে বিবাহৰ সাজ আমি কেৱল বিবাহৰ দিনাহে পিন্ধিম, মাত্ৰ এবাৰ, কিন্তু আমি খ্ৰীষ্টৰ ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধি থাকিম অনন্তকাল ধৰি। আমি খ্ৰীষ্টীয় বিশ্বাসীসকল খ্ৰীষ্টৰ বিচাৰৰ সিংহাসনৰ আগত থিয় হ'ম, আমাৰ পৰিত্ৰাণৰ কথা বিচাৰ কৰিবলৈ নহয়, কিন্তু আমি কিবা পুৰস্কাৰ পাম নে নাপাম সেই কথাৰ বিচাৰ কৰিবলৈহে। খ্ৰীষ্টত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰোঁ, সেই পৰিত্ৰাণ অনন্তকলীয়া, সেই পৰিত্ৰাণ আমি নেহেৰুৱাওঁ। কিন্তু আমি পৰিত্ৰাণ পোৱা লোকসকলে কিবা পুৰস্কাৰ পাম নে নাই সেই কথাৰহে বিচাৰ কৰিব প্ৰভু যীশুখ্ৰীষ্টই। অতীজৰ পৰা যিমানবোৰ লোক খ্ৰীষ্টীয় বিশ্বাসী হ'ল, সেই লোকসকলৰ যিমানবোৰ সৎকৰ্ম, সেই সৎকৰ্ম, সেই সকলো ধাৰ্মিকতা গোট খাই খাই গৈ আছে, জমা হৈ হৈ গৈ আছে, আৰু এনেদৰে জমা হৈ থকা ধাৰ্মিকতাবোৰ একগোট খোৱালে খ্ৰীষ্টীয় মণ্ডলীৰ এদিনৰ বাবে পোচাক হ'ব, ধাৰ্মিকতাৰ পোচাক, সেই বিবাহৰ দিনা পিন্ধিবলৈ ব্যৱহাৰ হ'বলগীয়া পোচাক। আনহাতে খ্ৰীষ্টৰ পৰা আমি যি ধাৰ্মিকতা লাভ কৰোঁ, সেই ধাৰ্মিকতাৰ পোচাক আমি পিন্ধিম অনন্তকাল ধৰি। আনহাতে সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ সকলোখিনি ধাৰ্মিকতা একলগ কৰি মাত্ৰ সেই বিবাহৰ দিনৰ পোচাকহে প্ৰস্তুত হ'ব। অৰ্থাৎ খ্ৰীষ্টৰ ধাৰ্মিকতাৰ তুলনাত আমাৰ সামূহিক ধাৰ্মিকতা কিমান ক্ষুদ্ৰ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু সেই বিবাহৰ দিনৰ পোচাকত লগাবলৈ কি যুগুত কৰিছে? আজি বাৰু আপুনি প্ৰভু যীশুৰ কাৰণে কি কাম কৰিছে? সেই বিবাহৰ পোচাক সজাওঁতে আপোনাৰ বা মোৰ একো অৱদান নাথাকিলে আমাৰ বাৰু লাজ নালাগিবনে? আকৌ বাইবেলৰ পৰা অলপ পঢ়িব খুজিছোঁ। প্ৰথম কৰিন্থিয়া 3 অধ্যায়ৰ 12-14 পদলৈকে পঢ়ি দিম। এই ভিত্তিমূলৰ ওপৰত সোণ, ৰূপ, ৰত্ন নাইবা কাঠ, খেৰ, নৰাৰে যদি কোনোৱে সাজে, তেন্তে প্ৰতিজনৰ কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেইদিনে তাক দেখুৱাব, কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ'ব, তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাৰ পৰীক্ষা কৰিব। তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি ৰয়, তেন্তে তেওঁ বেচ পাব। আকৌ ইফিচিয়া 2:10 পদত এনেদৰে লিখা আছে, কিয়নো আমি তেওঁৰ কাৰিকৰী, আৰু যি সৎকৰ্মত আমি চলিবলৈ ঈশ্বৰে আগেয়ে পথস্বৰূপে প্ৰস্তুত কৰিলে, সেই সৎকৰ্মৰ কাৰণে আমি খ্ৰীষ্ট যীশুত সৃষ্ট হ'লোঁ। বিবাহ হৈ যোৱাৰ পাছত বিবাহৰ পোচাক খুলি থোৱা হয়। আমি ইতিমধ্যে দেখিছোঁ যে সেই 24 বৃদ্ধলোকে তেওঁলোকৰ মূৰৰ কিৰিটি খুলি মেৰ পোৱালী অৰ্থাৎ খ্ৰীষ্টৰ চৰণত ৰাখিছে। তেওঁলোকে ঘোষণা কৰিছে যে একমাত্ৰ মেৰ পোৱালীহে সকলো সন্মান মৰ্যাদা পোৱাৰ যোগ্য। খ্ৰীষ্টীয় মণ্ডলীয়ে খ্ৰীষ্টৰ গৌৰৱ প্ৰকাশ কৰিব। ইফিচিয়া 2:7 পদটো পাঠ কৰি দিছোঁ। এইকাৰণে খ্ৰীষ্ট যীশুত তেওঁৰ সৈতে আমাক তুলিলে আৰু স্বৰ্গীয় ঠাইবোৰত বহুৱালে। ইফিচিয়া 2:7 আমাক প্ৰদৰ্শন কৰা হ'ব নৰকৰ পৰা উদ্ধাৰ কৰা পাপী হিচাপে স্বৰ্গত। অৰ্থাৎ আমাৰ নিচিনা পাপীকো যে উদ্ধাৰ কৰি খ্ৰীষ্টই স্বৰ্গলৈ নিব পাৰিলে, তাৰ দ্বাৰাই খ্ৰীষ্টৰ গৌৰৱ প্ৰকাশিত হ'ব। স্বৰ্গলৈ যাবলৈ আমাৰ আচলতে একো অধিকাৰ নাই, আৰু খ্ৰীষ্টৰ ধাৰ্মিকতা গ্ৰহণ নকৰিলে আমি তালৈ যাবও নোৱাৰিম। আমি তেওঁক গ্ৰহণ কৰি তেওঁৰ হোৱা বাবেহে স্বৰ্গলৈ যাব পাৰিম। খ্ৰীষ্ট আৰু খ্ৰীষ্টীয় মণ্ডলীৰ সম্বন্ধ অতি ব্যক্তিগত, অতি নিকট। এই সম্বন্ধ বেলেগ ধৰণৰ আনন্দদায়ক সম্বন্ধ, আন কোনো প্ৰাণী বা জীৱই এই সুখ উপভোগ কৰিবলৈ নাপাব। এতিয়া 9 নম্বৰ আৰু 10 নম্বৰ পদ দুটা পঢ়ি দিছো। পাছে তেওঁ মোক ক'লে, তুমি লিখা, মেয়ৰ পোৱালীৰ বিবাহৰ ভোজলৈ যিবিলাক নিমন্ত্ৰিত হৈছে তেওঁবিলাক ধন্য। তেওঁ মোক আৰু ক'লে, এইবিলাক ঈশ্বৰৰ সত্যবাক্য। তেতিয়া তেওঁক প্ৰণিপাত কৰিবলৈ মই তেওঁৰ চৰণত পৰিলোঁ। তাতে তেওঁ মোক ক'লে, সাৱধান, এনে নকৰিবা, মই তোমাৰ সহদাস আৰু যীশুৰ সাক্ষ্য ধাৰণ কৰা তোমাৰ ভাইবিলাকৰো সহদাস, ঈশ্বৰকহে প্ৰণিপাত কৰা, কিয়নো যীশুৰ সাক্ষেই ভাৱবাণীৰ আত্মা। এই কথা মন কৰা উচিত। মেয়ৰ পোৱালীৰ বিবাহ অনুষ্ঠিত হ'ব স্বৰ্গত, কিন্তু বিবাহৰ ভোজ আয়োজিত হ'ব পৃথিৱীত। এই বিয়াৰ ভোজৰ ছবিখন আমি পাওঁ মঠিয়ে লিখা শুভবাৰ্তা 25 নম্বৰ অধ্যায়ৰ 1-13 নম্বৰ পদত। তাত 10 গৰাকী কন্যাৰ দৃষ্টান্ত এটা আছে। সেই ছোৱালীকেইগৰাকী খ্ৰীষ্টৰ কন্যা নহয়, খ্ৰীষ্টৰ মাত্ৰ এগৰাকী কন্যা, আৰু সেই কন্যা হৈছে খ্ৰীষ্টীয় মণ্ডলী। দৰা পৃথিৱীলৈ উভতি আহিব বিয়াৰ ভোজৰ কাৰণে। তেওঁ কেৱল পৃথিৱীক সুদবিচাৰ কৰিবলৈ নহয়, লগতে বিবাহৰ ভোজৰ বাবেও আহিব, যি ভোজৰ বাবে সেই 10 জনী ছোৱালীয়ে দৰাক আদৰিবলৈ বাট চাই থকা আমি দৃষ্টান্তটোত পাওঁ। এই কথাটোৰ আন এখন ছবি আমি পাওঁ গীতমালা 45 নম্বৰ গীতত। এই গীতত খ্ৰীষ্টক এজন ৰজা হিচাপে অহা দেখুওৱা হৈছে। ৰাণী কোন সেইটো আমাক কোৱা হোৱা নাই, কিন্তু ৰাণীৰ কথা উল্লেখ আছে। পাঠ কৰি দিছোঁ। আপোনাৰ মান্যৱতী শ্ৰীবিলাকৰ মাজত ৰাজকন্যাবিলাক আছে, আপোনাৰ সোঁহাতে উফিৰৰ সোণাৰে বিভূষিতা কুঁৱৰী থিয় হৈ আছে। গীতমালা 45 নম্বৰ 9 নম্বৰ পদ। আমি ভাবোঁ ইয়াত মণ্ডলীৰেই ছবি এখন আমাৰ আগত দাঙি ধৰা হৈছে। বিবাহৰ ভোজত দৰা কইনাৰ লগতে আলহীবোৰ উপস্থিত থাকে। তোৰ জীয়াৰীয়ে উপহাৰ লৈ উপস্থিত হ'ব, লোকবিলাকৰ মাজৰ ধনীবিলাকেও আপোনাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিব। গীতমালা 45 নম্বৰ 12 নম্বৰ পদ। বিবাহৰ ভোজ অনুষ্ঠিত হ'ব পৃথিৱীত। খ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসনত প্ৰৱেশ কৰিবলৈ পোৱা যিহুদী আৰু পৰজাতীয় লোকবিলাকেই হ'ব সেই বিয়াৰ ভোজৰ নিমন্ত্ৰিত আলহী। আচলতে বিবাহৰ ভোজ মানে খ্ৰীষ্টই এই পৃথিৱীত স্থাপন কৰিবলগীয়া 1000 বছৰীয়া ন্যায় শাসন। এই ভোজ হ'ব 1000 বছৰীয়া। 1000 বছৰৰ অন্তত মণ্ডলীক কন্যা বুলিয়েই কোৱা হ'ব। এয়া যেন 1000 বছৰীয়া মধুচন্দ্ৰিকাহে। কি যে আনন্দ, কি যে সুখৰ অভিজ্ঞতা! এই বিশেষ ছবিখন যে ঈশ্বৰে দিয়া সেই কথা স্বৰ্গদূতে জনাই দি কৈছে, এইবোৰেই ঈশ্বৰৰ বাক্য বুলি। এই কথাবোৰ লিপিবদ্ধ কৰি জোহনে সেই স্বৰ্গদূতক প্ৰণিপাত কৰিছে। কিন্তু স্বৰ্গদূতজনে বাধা দিছে, স্বৰ্গদূতো ঈশ্বৰেই সৃষ্টি কৰিছে, কেৱল সৃষ্টিকৰ্তা ঈশ্বৰকেই উপাসনা কৰা উচিত। ইয়াৰ দ্বাৰা ছয়তান, খ্ৰীষ্টাৰী আৰু ভুৱা ভাৱবাদী, নিজে উপাসনা পাব বিচৰা এই 3 ব্যক্তিক লাজ দিয়াৰ নিচিনা হোৱা নাইনে বাৰু? কেৱল ঈশ্বৰহে উপাসনা পোৱাৰ যোগ্য। বহুতো মানুহেও আনকি আনৰ পৰা এনেকুৱা সেৱা উপাসনা পাব বিচাৰে, কিন্তু সেইটো বৰ ডাঙৰ অপৰাধ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় মণ্ডলীক মহাক্লেশৰ আগে আগে পৃথিৱীৰ পৰা উঠাই নিয়া হ'ব আৰু স্বৰ্গত খ্ৰীষ্টৰ সৈতে মণ্ডলীৰ বিবাহ হ'ব। তাৰ পাছত খ্ৰীষ্ট আহিব এই পৃথিৱীলৈ বিয়াৰ ভোজৰ কাৰণে। সেই ভোজ হ'ব 1000 বছৰীয়া ন্যায় শাসন। সেই শিহৰণকাৰী দিনবোৰৰ কাৰণে আপুনি বাৰু অপেক্ষা কৰি আছেনে? সেইদিনা আপুনি বাৰু ক'ত থাকিব, চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
শৰণ মই মহা পাপী হে। ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
প্ৰভু যীশু তোমাৰ মহিমায় পা